এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সংসদে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। লোকসভাত কালি ইমিগ্ৰেশ্যন আৰু বিদেশী বিধেয়ক 2025 গৃহীত হয়। জম্মু কাশ্মীৰৰ কঠুৱা জিলাত যোৱা নিশা হোৱা এটা সংঘৰ্ষত 3 সন্ত্ৰাসবাদী নিহত হয়। ভাৰতৰ ঋতিকা হুদাই এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্ৰতিযোগিতাৰ 76 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। সংসদে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। ৰাজ্যসভাই আলোচনাৰ অন্তত কালি বিত্ত বিধেয়ক 2025 আৰু 3 বিনিয়োজন বিধেয়ক লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বাজেট প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। লোকসভাই মঙলবাৰে বিধেয়কখনত অনুমোদন জনাইছিল। 2025-26 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহত মঞ্জুৰি প্ৰদান কৰাই বিত্ত বিধেয়কৰ মূল উদ্দেশ্য। বিত্ত বিধেয়ক 2025 আৰু 3 বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি কয় যে কৰ নিশ্চয়তা, ব্যৱসায়িক সুচলতা আৰু কৰদাতাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন বিত্ত বিধেয়কৰ মূল লক্ষ্য। আয়কৰৰ নতুন পৰ্যায়সমূহে কৰ ব্যৱস্থা অধিক সৰল কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
We respect the Indian taxpayer, and that's where we moved towards giving 12 lakh as the number till which no one will have to pay any tax. Of course, if you're earning up to 12 lakhs, you don't pay anything. If you earn more than that, there is a simplified. The rates have also been brought down, and the slabs have also been made to smoothly move from one to another without huge jumps. Absolute simplification.
শ্ৰীমতী সীতাৰমণে কয় যে বিত্ত বিধেয়কত একাংশ ঔদ্যোগিক সামগ্ৰীৰ ওপৰত আৰোপিত সীমা শুল্ক প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয় যে ইয়াৰ ফলত ভাৰতীয় ৰপ্তানিকাৰীসকল অধিক প্ৰতিযোগিতামূলক হৈ উঠিব। তেওঁ লগতে কয় যে ইখনৰ পাছত সিখন বাজেটত চৰকাৰে দেশক বেটাৰী নিৰ্মাণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে শুল্ক হ্ৰাস কৰি আহিছে। উৎসতে কৰ্কৰ্টন TDSৰ হাৰ যুক্তিসংগত কৰি তোলাটো বিত্ত বিধেয়কৰ মূল আকৰ্ষণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত TDS সংগ্ৰহৰ আৱশ্যকতা সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ পদক্ষেপে কৰ মূল্যায়নত সহায় কৰে। বিত্ত বিধেয়কত সমতা সন্দৰ্ভত পেঞ্চন ধাৰকসকলে জনাই অহা দাবীৰ প্ৰতি সহমত প্ৰকাশ কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। তেওঁ সকলো পেঞ্চন ধাৰকৰ বাবে সমব্যৱহাৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু সা সুবিধা সংশোধনৰ বাবে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে কয় যে UPAৰ শাসনকালত ভাৰতবৰ্ষক বিশ্বৰ 5টা দুৰ্বল অৰ্থব্যৱস্থাৰ অন্যতম বুলি গণ্য কৰা হৈছিল যদিও দেশ কেইবছৰমানৰ ভিতৰত 3য় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ পি চিদাম্বৰমে কয় যে দেশৰ খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ব্যয় আৰু কৰ্মসংস্থাপনহীনতাৰ হাৰ বৃদ্ধি পাইছে। তেওঁ কয় যে দেশ বৰ্ধিত কৰ্মসংস্থাপনহীনতা, স্থিৰ পাৰিশ্ৰমিক, সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস, ভাৰতীয় টকাৰ মূল্যৰ অৱনমন, ঘৰুৱা ঋণ বৃদ্ধি আৰু ঘৰুৱা সঞ্চয় হ্ৰাসৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰে শিক্ষা, স্বাস্থ্য আৰু অন্যান্য শিতানৰ ধন কৰ্তন কৰা বুলি কংগ্ৰেছৰ সাংসদগৰাকীয়ে দাবী কৰে। বিজেপিৰ RPN সিঙে আলোচনাত ভাগ লৈ কয় যে দেশে যোৱা দশকত খেতিয়কৰ পৰা দুৰ্বল শ্ৰেণীলৈকে সকলো ক্ষেত্ৰতে প্ৰগতি লাভ কৰিছে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মধ্যবিত্ত শ্ৰেণী আৰু খেতিয়কসকলক সবল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয় যে সামগ্ৰী আৰু সেৱাকৰ GST ব্যৱস্থাৰ পৰা দেশ উপকৃত হৈছে। তৃণমূল কংগ্ৰেছৰ সাগৰিকা ঘোষে বিভিন্ন সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ ঠন ধৰি উঠা নাই আৰু দুখীয়া লোকসকলৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে বুলি দাবী কৰে। তেওঁ লগতে ব্যক্তিগত বিনিয়োগো হ্ৰাস পোৱা বুলি উল্লেখ কৰে। আম আদমী পাৰ্টীৰ ৰাঘৱ চড্ডাই আলোচনাত ভাগ লৈ কয় যে জনসাধাৰণে উন্নত ৰাষ্ট্ৰৰ দৰে কৰ আদায় দিয়ে যদিও উপ চাহাৰা অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ দৰে সেৱাহে লাভ কৰে। CPIMৰ ডঃ জন ব্ৰিটাছে দেশত সহযোগিতামূলক যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে ক্ৰনী যুক্তৰাষ্ট্ৰবাদেহে ঠন ধৰি উঠিব ধৰিছে বুলি দাবী কৰে। তেওঁ কয় যে ভাৰতে বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ হলে চৰকাৰে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শ মানি চলিব লাগিব। লোকসভাত কালি ইমিগ্ৰেশ্যন আৰু বিদেশী বিধেয়ক 2025 গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে ইমিগ্ৰেশ্যন নীতিৰ আধুনিকীকৰণ কৰিব বিচৰা হৈছে আৰু বিধেয়কখনত পাৰপত্ৰ, ভ্ৰমণ নথি, ভিছা আৰু পঞ্জীয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কিছুমান বিশেষ ক্ষমতা প্ৰদানৰ ব্যৱস্থা আছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা সুদৃঢ় কৰা, ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ বাবে গোলকীয় মান সুনিশ্চিত কৰা আৰু গৱেষণা তথা উন্নয়নৰ বাবে ভেটি গঢ় দি তোলাৰ দিশৰ পৰা বিধেয়কখন অত্যন্ত গুৰুত্বপূৰ্ণ।
2047 के हमारे लक्ष्य के अंदर एक सशक्त अप्रवासन नीति का बहुत बड़ा महत्व है और अप्रवासन एवं विदेशियों विषयक विधेयक 2025 प्रणाली को सिंप्लीफाई करेगा, स्ट्रीमलाइन भी करेगा, सिस्टमेटिक बनाएगा और सुरक्षित मतलब सिक्योर भी करेगा।
भारत एखन भू राजनैतिक नहय भू सांस्कृतिक देश है बुलिते उल्लेख करे। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰৱাসীসকলক আদৰণি জনোৱা আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰাটো ভাৰতৰ পুৰণি ইতিহাস। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ সুফেইন বনাঞ্চলত যোৱা নিশা হোৱা এটা সংঘৰ্ষত 3 সন্ত্ৰাসবাদী নিহত হয়। এই সংঘৰ্ষত সুৰক্ষা বাহিনীৰ 3 জোৱানো শ্বহীদ হয় আৰু এগৰাকী উপ আৰক্ষী অধীক্ষক আৰু এগৰাকী পেৰা কমাণ্ডোসহ 4 সুৰক্ষাকৰ্মী আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দিল্লীত কেইজাই দয়োকাই শীৰ্ষক জাপানৰ কৰ্পৰেট জগতৰ এটা আগশাৰীৰ সংস্থাৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে। সংস্থাটোৰ অধ্যক্ষ তাকেশি নিনামীৰ নেতৃত্বত অহা দলটোক সাক্ষাৎ কৰি সামাজিক মাধ্যমৰ এটা পষ্টত মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোৰ ভাৰত ভ্ৰমণৰ ইতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰে। ডঃ জয়শংকৰে দলটোক ভাৰতৰ শাসন ব্যৱস্থা, আন্তঃগাঁথনি আৰু ব্যৱসায় সহজ কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু জাপানৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কেইজাই দয়োকাই সংস্থা অনুঘটকৰূপে পৰিগণিত হ'ব বুলি আস্থা প্ৰকাশ কৰে। ভাৰতৰ ঋতিকা হুদাই জৰ্ডানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্ৰতিযোগিতাৰ 76 ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমিফাইনেলত কালি ঋতিকাই জাপানৰ নডোক য়ামামটোক পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিৰ্গিস্তানৰ আইপেৰী মেডেটকিজিৰ মুখামুখি হ'ব। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 পৰাস্ত কৰে। লক্ষ্ণৌ দলে 191 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 আৰু এটা বলত 5 হেৰুৱাই 193 কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ নিকোলাছ পুৰাণে 26 বলত 70 ৰাণ আৰু মিচেল মাৰ্চে 31 বলত 52 ৰাণ কৰে। হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে 2 লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 9 বিনিময়ত 190 কৰে। হায়দৰাবাদৰ হৈ ট্ৰেভিছ হেডে 47 আৰু অনিকেত বাৰ্মাই 37 বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ 4 দখল কৰা শাৰ্দুল ঠাকুৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কালি চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্ৰতিযোগিতাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাটছেই কয় যে খেলো ইণ্ডিয়া পেৰা গেমছ পেৰা এথলীটসকলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ উল্লেখযোগ্য মঞ্চ হিচাপে পৰিগণিত হৈছে। এইবেলি ক্ৰীড়া প্ৰতিযোগিতাখনত 18 ৰাষ্ট্ৰীয় অভিলেখ ভংগ হোৱা বুলিও তেওঁ উল্লেখ কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে প্ৰদৰ্শন কৰা শক্তিশালী ক্ৰীড়া মনোভাৱৰো প্ৰশংসা কৰে। সমগ্ৰ দেশতে ক্ৰীড়াৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে তেওঁ পুনৰবাৰ সদৰি কৰে। খেলো ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণত এইবেলি পেৰা এথলীটসকলে 550 অধিক পদক জয় কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। সংসদে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। লোকসভাত কালি ইমিগ্ৰেশ্যন আৰু বিদেশী বিধেয়ক 2025 গৃহীত হয়। ভাৰতৰ ঋতিকা হুদাই এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্ৰতিযোগিতাৰ 76 ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 5 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।